এয়া আকাশবাণী বাতৰি পঢ়িছো জিন্তিৰাণী ডেকাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ স্বীকৃতি জনসাধাৰণক প্ৰদান কৰিছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্ৰায় 64.58% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বুলি আম আদমী পাৰ্টীয়ে প্ৰকাশ কৰিছে। সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস পালন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10টা বছৰত এন ডি এ চৰকাৰৰ সফলতাসমূহৰ স্বীকৃতি জনসাধাৰণক প্ৰদান কৰিছে। তেওঁ কয় যে জনসাধাৰণে তেওঁক প্ৰদান কৰা ভোটৰ জৰিয়তে দেশ প্ৰতিৰক্ষা সামগ্ৰী আমদানিকাৰী এখন দেশৰ পৰা এনে সামগ্ৰী ৰপ্তানিকাৰী দেশলৈ ৰূপান্তৰিত হৈছে। কাশ্মীৰৰ পৰা 370 নম্বৰ দফা দাব বাতিলৰ লগতে এনেধৰণৰ বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত জনসাধাৰণে ভোটদানৰ জৰিয়তে দলটোৰ প্ৰতি দেখুওৱা আস্থাৰ বাবেহে সম্ভৱ হৈ উঠে বুলিও তেওঁ কয়। কৰিমনগৰ লোকসভা সমষ্টিৰ বিমুল্লাবাৰত স্থানীয় প্ৰাৰ্থী তথা বিজেপিৰ সাধাৰণ সম্পাদক বান্দি সঞ্জয় কুমাৰৰ হকে প্ৰধানমন্ত্ৰীয়ে এখন জনসভাত অংশ লোৱাৰ সময়ত এইদৰে প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে বি আৰ এছ আৰু তেলেংগানাৰ কংগ্ৰেছ চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰাৰ লগতে কংগ্ৰেছৰ পৰিয়াল প্ৰথম নীতিৰ বিপৰীতে বিজেপিয়ে ৰাষ্ট্ৰ প্ৰথম নীতিত গুৰুত্ব আৰোপ কৰি আহিছে বুলি মন্তব্য কৰে। শ্ৰীমোদীয়ে লগতে কয় যে এই ৰাজনৈতিক দলসমূহ পৰিয়ালৰ বাবে পৰিয়ালৰ পৰা আৰু পৰিয়ালৰ দ্বাৰা নীতিৰে পৰিচালিত আৰু দুৰ্নীতি তথা স্বজন তোষণৰ সৈতেহে জড়িত। তেওঁ বি আৰ এছ আৰু কংগ্ৰেছ দুয়োটা দলকে একেটা মুদ্ৰাৰ দুটা পিঠি বুলি অভিযোগ তোলে। তেওঁ কয় যে এই দুয়োটা দলৰে দুৰ্নীতি আৰু স্বজন তোষণৰ ৰাজনীতিৰ পৰা তেলেংগানাক নিৰাপদে ৰখা অতি প্ৰয়োজন। বি আৰ এছে তেলেংগানাৰ সকলো সপোন চূৰ্ণ কৰাৰ লগতে কংগ্ৰেছো একে পথৰে পথিক বুলি তেওঁ মত পোষণ কৰে। বিজেপিৰ নেতাগৰাকীয়ে লগতে কালি সম্পন্ন হোৱা তৃতীয় পৰ্যায়ৰ নিৰ্বাচন সম্পৰ্কে মত প্ৰকাশ কৰাৰ লগতে কংগ্ৰেছ আৰু আই এন ডি আইৰ মাজত মিত্ৰজোঁটে সমস্যা সৃষ্টি কৰিব বুলিও অভিযোগ তোলে। প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ভেমুল্লাবাৰত শ্ৰীৰাজা ৰাজেশ্বৰ স্বামী দেহাস্থানমত সেৱা জনায়। তেওঁ ৱাৰাংগল লোকসভা সমষ্টিৰ এখন জনসভাতো দলীয় প্ৰাৰ্থী আৰু জি ৰমেশৰ সমৰ্থনত ভাষণ দিব। শ্ৰীমোদীয়ে ইয়াৰ পাছত অন্ধ্ৰপ্ৰদেশৰ ৰাজংপেটত নিৰ্বাচনী প্ৰচাৰৰ উদ্দেশ্যে ৰাওনা হ'ব। ইপিনে ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাই ৰাজ্যখনৰ ছাভেল্লা সমষ্টিত আজি নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী তথা প্ৰদেশ কংগ্ৰেছৰ মুৰববী ৰেৱন্ত ৰেড্ডীয়েও আৰমুৰৰ এখন জনসভাত ভাষণ দিয়াৰ লগতে নিজামাবাদত এটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। ইফালে বি আৰ এছৰ মুৰববী কে চন্দ্ৰশেখৰ ৰাওৱেও নাৰ্ছাপুৰ আৰু পট্টনচেৰুত আজি দুটা ৰোড শ্বত অংশগ্ৰহণ কৰিব। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি প্ৰায় 64.57% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। এই পৰ্যায়ত 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ 93টা সমষ্টিত ভোটগ্ৰহণ কৰা হয়। তৃতীয় পৰ্যায়ত সামৰি লোৱা 10খন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত অসমত 81.71%, বিহাৰত 58.18%, ছত্তীশগড়ত 71.06%, দাদৰা নগৰ হাভেলী আৰু দমন দিউত 69.88%, গুজৰাটত 58.98%, কৰ্ণাটকত 70.41%, গোৱাত 75.20%, মধ্যপ্ৰদেশত 63.05%, মহাৰাট্টত 81.44%, উত্তৰ প্ৰদেশত 57.34% আৰু পশ্চিমবংগত 75.79% ভোটদান হয়। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে তৃতীয় পৰ্যায়ত গুজৰাটৰ 25টা, কৰ্ণাটকৰ 14টা, মহাৰাট্টৰ 11টা, উত্তৰ প্ৰদেশৰ 10টা, মধ্যপ্ৰদেশৰ 9টা, ছত্তীশগড়ৰ 7টা, বিহাৰৰ 5টা, অসমৰ 4টা, পশ্চিমবংগৰ 4টা, গোৱাৰ 2টা সমষ্টিৰ লগতে কেন্দ্ৰীয় শাসিত দাদৰা নগৰ হাভেলী আৰু দমন দিউৰ এটাকৈ সমষ্টিক সাঙুৰি লোৱা হয়। তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ লগে লগে দেশৰ 20খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ 283টা সংসদীয় সমষ্টিত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰিল। আম আদমী পাৰ্টীয়ে আজি কৈছে যে অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰে দলটোক দুৰ্বল কৰা নাই বৰং শক্তিশালীহে কৰিছে। আপৰ জ্যেষ্ঠ নেতা গোপাল ৰায়ে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কৈছে যে যদিও তেওঁলোকৰ দলৰ বহুকেইজন নেতা কাৰাবন্দী হৈ আছে তথাপি দলটোৱে লোকসভা নিৰ্বাচনৰ বাবে তীব্ৰভাৱে প্ৰচাৰ অভিযান চলাই আছে। গোপাল ৰায়ে কৈছে যে দিল্লী চৰকাৰৰ নীতিসমূহে মহিলা বয়োজ্যেষ্ঠ ব্যৱসায়ী আৰু শ্ৰমিক শ্ৰেণীৰ লোকসকলৰ লগতে দিল্লীৰ সমূহ স্তৰৰ নাগৰিকৰ প্ৰতি সুবিধা আগবঢ়াইছে। আপ বিজেপি আৰু কংগ্ৰেছ দলে লোকসভা নিৰ্বাচনৰ বাবে ৰাষ্ট্ৰীয় ৰাজধানীখনত প্ৰচাৰ অভিযান চলাই আহিছে। ৰাজস্থানৰ মন্ত্ৰী ৰাজ্যবৰ্ধন সিং ৰাথোড়ে পূব দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৰ্ষ মালহোত্ৰা, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে দক্ষিণ দিল্লীৰ সমষ্টিৰ দলৰ প্ৰাৰ্থী ৰামবীৰ সিং বিধুৰীৰ হৈ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে উত্তৰ দিল্লী সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী মনোজ তিৱাৰীৰ সমৰ্থনত আজি সন্ধিয়া ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। কংগ্ৰেছ প্ৰাৰ্থী উদিত ৰাজে উত্তৰ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ বাবে বিভিন্ন প্ৰান্তত নাগৰিকৰ সৈতে মত বিনিময় কৰিব। কংগ্ৰেছৰ আন দুগৰাকী প্ৰাৰ্থী জে পি আগৰৱাল আৰু কানহায়া কুমাৰে আজি নিজ নিজ সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ অভিযান চলাব। মুঠ 7খন আসনৰ 4খন আসনৰ বাবে আপে আৰু 3খন আসনৰ বাবে কংগ্ৰেছে মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰদান কৰিছে। দিল্লীত ষষ্ঠ পৰ্যায়ৰ ভোটগ্ৰহণ অহা 25 মে'ত অনুষ্ঠিত হ'ব। সুৰক্ষা সাহায্য, স্বাস্থ্যসেৱা, সামাজিক সাহায্য আৰু সংহতিৰ প্ৰয়োজনীয়তা থকা লোকসকলৰ কাষত কাম কৰা লাখ লাখ স্বেচ্ছাসেৱক আৰু কৰ্মচাৰীৰ প্ৰতি সন্মান জনাই আজি বিশ্ব ৰেডক্ৰছ বা ৰেড ক্ৰিচেণ্ট দিৱস পালন কৰা হৈছে। ৰেডক্ৰছ বা ৰেড ক্ৰিচেণ্ট আন্দোলনৰ মানৱীয় কাম আৰু নীতিক সন্মান জনাই প্ৰতি বছৰে 8 মে'ৰ দিনটোত আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ বা ৰেড ক্ৰিচেণ্ট দিৱস উদযাপন কৰা হয়। হেনৰি ডুৰাণ্ট নামৰ এগৰাকী ছুইচ নাগৰিকে আজিৰ পৰা 160তকৈও অধিক বছৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ আন্দোলনৰ গুৰি ধৰিছিল। বিশ্বজুৰি এই আন্দোলনৰ সৈতে প্ৰায় 8 কোটি লোক জড়িত, যিসকলে দুৰ্যোগ, সংঘাত আৰু স্বাস্থ্য তথা সামাজিক সমস্যাৰ সন্মুখীন হোৱা লোকক সহায় কৰি আহিছে। ৰিয়েৰ এডমিৰেল ৰাজেশ ধনকাৰৰ নেতৃত্বত ভাৰতীয় নৌসেনাৰ এটা প্ৰতিনিধি দলে কালি ইনফৰমেচন ফিউজন ছিংগাপুৰ ভ্ৰমণ কৰে। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে সামুদ্ৰিক সুৰক্ষা আৰু সহযোগিতা বৃদ্ধি আৰু ভাৰত আৰু ছিংগাপুৰৰ মাজত বন্ধুত্ব শক্তিশালী কৰি তোলা। ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে অঞ্চলটোৰ বৰ্তমানৰ সামুদ্ৰিক নিৰাপত্তাৰ পৰিৱেশ আৰু উত্থাপিত ভাবুকিসমূহ লাঘৱ কৰাৰ উপায়সমূহৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে সামুদ্ৰিক প্ৰত্যাহ্বানসমূহ সহযোগিতাৰে সন্মুখীন হোৱাৰ ক্ষেত্ৰত আই এফ চি ছিংগাপুৰ আৰু ভাৰতীয় নৌসেনাৰ আই অ' আৰ এৰ ভাৱধাৰাসমূহ বিনিময়ৰ যোগেদি ৰূপায়ণ কৰাৰো পোষকতা কৰে। কেন্দ্ৰীয় তদন্তকাৰী সংস্থা চি বি আয়ে ৰাছিয়ান সেনাবাহিনীৰ যুঁজাৰু ভূমিকা লৈ ভাৰতীয় নাগৰিকক সৰবৰাহৰ সৈতে জড়িত গোচৰৰ 4জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। চি বি আয়ে কৈছে যে দেশজুৰি এয়া মানৱ সৰবৰাহৰ ঘটনাৰ এখন বৃহৎ জাল, যাৰ জৰিয়তে যুৱ প্ৰজন্মৰ বহুতকে বহিঃ দেশত চাকৰিৰ প্ৰলোভন দিয়া হয়। এই ঘটনাৰ সৈতে জড়িত 4জন অভিযুক্ত 2জন কেৰালা আৰু 8জন মুম্বাইৰ বুলি জানিব পৰা গৈছে। সংস্থাটোৱে জনোৱা মতে এই সৰবৰাহকাৰীসকলে সামাজিক মাধ্যম আৰু স্থানীয় এজেণ্টৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলক ৰাছিয়াত উচ্চ দৰমহা পোৱা চাকৰিৰ বাবে প্ৰলোভিত কৰিবলৈ সংগঠিত নেটৱৰ্ক হিচাপে কাম কৰি আহিছে। চি বি আইৰ মতে সৰবৰাহ কৰা ভাৰতীয় নাগৰিককেইজনক যুঁজাৰুৰূপে প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ ইচ্ছাৰ বিৰুদ্ধে ৰাছিয়া ইউক্ৰেইন যুদ্ধক্ষেত্ৰৰ সমূহ সমৰত নিয়োগ কৰা হৈছিল। ৰাছিয়ালৈ ভাৰতীয় নাগৰিক সৰবৰাহৰ লগত জড়িত ঘটনাত ব্যক্তিগত ভিছা, কনচালটেঞ্চি ফাৰ্ম আৰু এজেণ্টৰ বিৰুদ্ধে মানৱ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। দিল্লী কেপিটেলছে যোৱা নিশা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছক 20 ৰাণত পৰাস্ত কৰে। খেলখনত দিল্লীয়ে প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 221 ৰান কৰে। প্ৰত্যুত্তৰত ৰাজস্থান ৰয়েলছে সুন্দৰ আৰম্ভণি কৰে যদিও দিল্লীৰ বলাৰসকলে ৰাজস্থানক 20 অভাৰত 8টা উইকেটৰ বিনিময়ত 201 ৰানত সীমিত ৰাখিবলৈ সমৰ্থ হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত 10টা বছৰত NDA চৰকাৰৰ সফলতাসমূহৰ কৃতিত্ব জনসাধাৰণক প্ৰদান কৰিছে। লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত কালি 64.57% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। সমগ্ৰ বিশ্বতে আজি আন্তঃৰাষ্ট্ৰীয় ৰেডক্ৰছ দিৱস পালন কৰা হৈছে আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব।